বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি দেশখনৰ উপৰাষ্ট্ৰপতি হান জিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিশাখাপট্টনমত দুদিনীয়া বিমষ্টেক বন্দৰ সন্মিলন উদ্বোধন কৰে। নেশ্যনেল হেৰল্ডৰ কলাধন বৈধকৰণ গোচৰত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৰায় সংৰক্ষিত ৰাখিছে। ভাৰতীয় মহাকাশচাৰী কেপ্টেইন শুভাংশু শুক্লা আৰু এক্সিয়ম ফ'ৰ অভিযানৰ আন তিনিজন মহাকাশচাৰীৰ উভতনি যাত্ৰা আজি আৰম্ভ হ'ব আৰু লৰ্ডছ টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিনা ভাৰতে কালি 4 উইকেটত সংগ্ৰহ কৰা 58 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি দেশখনৰ উপৰাষ্ট্ৰপতি হান জিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ডঃ জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে। দুয়ো দেশৰ মাজৰ সম্পৰ্কৰ ধাৰাবাহিক সুস্থিৰতাই দেশ দুখনক পাৰস্পৰিক সুফল দিব বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বিগত বছৰৰ অক্টোবৰত কাজানত হোৱা বৈঠকৰ পাছত দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাৎ উন্নত হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ ভ্ৰমণকালত দেশখনৰ শীৰ্ষ নেতাসকলৰ সৈতে কৰিবলগীয়া আলোচনাই এই দিশত ইতিবাচক ফলাফল প্ৰশস্ত কৰিব বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কৈলাশ মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বাবে দেশখনৰ সিদ্ধান্তক ভাৰতে বহুলভাৱে প্ৰশংসা কৰিছে বুলি উল্লেখ কৰে। তেওঁ কাইলৈ টিয়ানজিন চহৰত অনুষ্ঠিত হ'বলগীয়া ছাংহাই সহযোগিতা সংস্থা SCOৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰীসকলে বিভিন্ন খণ্ডত SCOৰ সহযোগিতাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। ভাৰত, চীন, ৰাছিয়া, কাজাখাস্তান, কিৰ্গিস্তান, তাজিকিস্তান, পাকিস্তান আৰু বেলাৰুছ এই 10খন ৰাষ্ট্ৰক লৈ ছাংহাই সহযোগিতা সংস্থা গঠন হৈছে। বৰ্তমান চীন এই সংস্থাৰ অধ্যক্ষ ৰাষ্ট্ৰ আৰু দেশখনে বিদেশ মন্ত্ৰীসকলৰ এই বৈঠক আহ্বান কৰিছে। চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতেও ডঃ জয়শংকৰে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। দুয়োগৰাকী নেতাই দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ দিশত আলোচনা কৰাৰ লগতে উভয় দেশৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ সম্পৰ্কেও আলোচনা কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিশাখাপট্টনমত দুদিনীয়া বিমষ্টেক বন্দৰ সন্মিলন উদ্বোধন কৰে। এই বন্দৰ সন্মিলনত বংগোপসাগৰ উপকূলীয় ৰাষ্ট্ৰসমূহৰ মাজত আঞ্চলিক সামুদ্ৰিক যোগাযোগ আৰু সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। অনুষ্ঠানত ভাষণ দি শ্ৰীসোণোৱালে কয় যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিয়ে আঞ্চলিক সামুদ্ৰিক খণ্ডত সহযোগিতাৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত ইয়াৰ দায়বদ্ধতাৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ কয় যে হৰিত সাগৰ আৰু হেউজ বন্দৰৰ দৰে বিভিন্ন পদক্ষেপসমূহে জল পৰিবহণৰ জৰিয়তে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাত বিশেষ ভূমিকা পালন কৰিছে।
In the 21st century, our ports are no longer just a modal interface between land and water, but are an integral part of a dynamic and global supply chain network. Inspired by the motto of transformation through transportation, India has made remarkable strides in enhancing the capacity and efficiency of the ports, reflecting our commitment to realizing the Maritime Amrit Kal Vision 2047.
বিশাখাপট্টনমত বন্দৰ প্ৰাধিকৰণৰ অধীনত দুদিনীয়াকৈ আয়োজন কৰা বিমষ্টেক বন্দৰ সন্মিলনৰ বিষয়বস্তু হৈছে সামুদ্ৰিক অৰ্থনীতি, উদ্ভাৱন আৰু বহনক্ষম অংশীদাৰিত্ব। এই সন্মিলনত বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰ বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ডৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু বিষয়াসকলে অংশগ্ৰহণ কৰিছে। নেশ্যনেল হেৰাল্ডৰ কলাধন বৈধকৰণৰ গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। আদালতে অহা 29 জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত কৰিছে। এই বিষয়টো কংগ্ৰেছৰ নেতাকেইগৰাকীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ড গোচৰৰ কলাধন বৈধকৰণৰ উত্থাপিত অভিযোগ সন্দৰ্ভত পৰিপূৰক অভিযোগনামাৰ সাক্ষ্য প্ৰমাণ গ্ৰহণৰ সৈতে জড়িত। অভিযুক্তসকলে অভিযোগনামাৰ সত্যাসত্য ৰূপণ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ আবেদনৰ বিৰোধিতা কৰি অভিযোগ অস্বীকাৰ কৰিছে। বিধি বলবৎকাৰী সংস্থাটোৱে নেশ্যনেল হেৰাল্ডৰ প্ৰকাশক এছ'চিয়েটেড জাৰ্নেলছ লিমিটেডৰ সম্পত্তি প্ৰবঞ্চনামূলকভাৱে অধিগ্ৰহণ কৰা 2000 কোটি টকাৰো অধিক কলাধন য়ং ইণ্ডিয়ানৰ দ্বাৰা সৰবৰাহ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ একাধিক নেতা য়ং ইণ্ডিয়ান কোম্পানীটোৰ অংশীদাৰ বুলি উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদু বুহাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এটা শোকবাৰ্তাত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ বুদ্ধিমত্তা আৰু ভাৰত নাইজেৰিয়া মিত্ৰতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতা অদ্বিতীয় আছিল বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে বিভিন্ন অনুষ্ঠানত মহম্মদু বুহাৰীৰ সৈতে হোৱা বৈঠক তথা মত বিনিময়কো সোঁৱৰে। তেওঁ লগতে প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়াল তথা নাইজেৰিয়াৰ চৰকাৰ আৰু জনসাধাৰণলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ভাৰতীয় মহাকাশচাৰী কেপ্টেইন শুভাংশু শুক্লা আৰু এক্সিয়াম ফ'ৰৰ অভিযানৰ আন তিনিজন মহাকাশচাৰীৰ উভতনি যাত্ৰা আজি আৰম্ভ হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে আজি বিয়লি 4:30 বজাত আনডকিং প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ লগতে কয় যে ভাৰতীয় সময় অনুসৰি কাইলৈ বিয়লি 3 বজাত মহাকাশচাৰীকেইজনে পৃথিৱীত পদাৰ্পণ কৰিব। অৱতৰণৰ পাছত গ্ৰুপ কেপ্টেইন শুক্লাই অন্যান্য সদস্যসকলৰ সৈতে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ লগত পুনৰ খাপ খাব পৰাকৈ 7-দিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখযোগ্য যে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই আন 3গৰাকী সদস্যৰ সৈতে 14-দিনীয়া অভিযানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় আৰু 1984 চনত মহাকাশলৈ যোৱা উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাৰ পাছত দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হৈছে। ভাৰতৰ বিজ্ঞান আৰু দৃঢ় সংকল্পৰ এটা ঐতিহাসিক সফলতা চন্দ্ৰায়ন অভিযানে আজি 2 বছৰ সম্পূৰ্ণ কৰিলে। চন্দ্ৰায়ন 3 অভিযানৰ মূল উদ্দেশ্য আছিল চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপৰ ওখ স্থানত এখন লেণ্ডাৰ আৰু ৰোভাৰ স্থাপন কৰা তথা লেণ্ডিং আৰু ৰোভিঙৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰা। 2023 চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে বিকশাই তোলা LV-M3-M4 ৰকেটে চন্দ্ৰায়ন 3ক ইয়াৰ কক্ষপথত সফলভাৱে স্থাপন কৰিছিল। চলিত বছৰৰ কৈলাশ মানসৰোবৰ যাত্ৰীৰ ষষ্ঠ দলটো নাথুলা হৈ আজি বিয়লি ছিকিমত উপস্থিত হ'ব। এই দলটোত 2গৰাকী জনসম্পৰ্কৰক্ষী বিষয়া, 1গৰাকী ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ চিকিৎসক আৰু 45গৰাকী যাত্ৰীসহ মুঠ 52জন লোক আছে। পশ্চিম ছুডানৰ উত্তৰ কৰ্ডোফান প্ৰদেশত ৰেপিড ছাপৰ্ট ফৰ্চেছ চমুকৈ RSF অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত কমেও 18জন অসামৰিক লোক নিহত হোৱাৰ লগতে 31জন আহত হয়। ছুডানিজ ডক্টৰ্ছ নেটৱৰ্ক নামৰ এটা স্বেচ্ছাসেৱী গোটে এই হিংসাত্মক আক্ৰমণক সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় আলোচনা আৰু মানৱীয় প্ৰমূল্যৰ উলংঘন বুলি প্ৰকাশ কৰিছে। স্বেচ্ছাসেৱী গোটটোৱে লগতে কয় যে এই আক্ৰমণে নিৰস্ত্ৰ জনসাধাৰণক লক্ষ্য কৰি চলোৱা RSFৰ অভিযানক প্ৰতিফলিত কৰাৰ উপৰি পূৰ্বে নিৰাপদ স্থানসমূহত আতংক বিয়পাইছে। লৰ্ডছত চলি থকা এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি 5ম দিনা ভাৰতে কালি 4টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 58 ৰাণৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। কালি খেল সামৰাৰ পৰলৈকে KL ৰাহুলে 33 ৰাণ কৰি খেলি আছিল। লৰ্ডছ টেষ্ট জয়ৰ বাবে ভাৰতক সম্প্ৰতি 135 ৰাণৰ প্ৰয়োজন। চতুৰ্থ দিনৰ শেষৰটো বলত কালি ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে আকাশদীপক মাত্ৰ 1 ৰাণতে আউট কৰে। ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 192 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে 4টা, মহম্মদ ছিৰাজ আৰু জছপ্ৰীত বুমৰাই 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে ইনিংছ আৰম্ভ কৰিয়ে জোফ্ৰা আৰ্চাৰৰ বলত যশস্বী জয়ছৱালৰ উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয়। ইপিনে অধিনায়ক শুভমন গিল আৰু কৰুণ নায়াৰ ব্ৰাইডন কাৰ্চৰ বলত আউট হৈ পেভিলিয়নলৈ উভতে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি দেশখনৰ উপ ৰাষ্ট্ৰপতি হান জিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিশাখাপট্টনমত 2দিনীয়া বিমষ্টেক বন্দৰ সন্মিলন উদ্বোধন কৰে। নেশ্যনেল হেৰাল্ডৰ ক'লা ধন বৈধকৰণৰ গোচৰত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৰায় সংৰক্ষিত ৰাখিছে। ভাৰতীয় মহাকাশচাৰী কেপ্টেইন শুভাংশু শুক্লা আৰু এক্সিয়াম ফ'ৰ অভিযানৰ আন 3জন মহাকাশচাৰীৰ উভতনি যাত্ৰা আজি আৰম্ভ হ'ব। আৰু লৰ্ডছ টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি 5ম দিনা ভাৰতে কালি 4 উইকেটত সংগ্ৰহ কৰা 58 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।